que hacer. তো এতিয়া আমি বাইবেল খুলি দিও আৰু আজি আমি পঢ়িম জোহন, জোহন এক অধ্যায়, জোহন নতুন নিয়মত 4 নম্বৰ পুস্তক হয়, মতি, মাৰ্ক, লুক, তাৰপিছত জোহন। আমাৰ আগৰ বিষয় লৈ পবিত্ৰ আত্মাৰ ফল শেষ হল যোৱা সপ্তাহ। সো আজি নতুন এটা বিষয় লৈ আমি চাওঁ, আৰু মই সিদ্ধান্ত লৈছো বহুত সময়ৰ বাবে, বহুত সপ্তাহৰ বাবে জোহনৰ শুভবাৰ্তা, তেওঁৰ লিখা শুভবাৰ্তা গোটেইখন আমি পঢ়ো আৰু ইয়াৰ পৰা মই শিকাই দিওঁ। তো আজি এক অধ্যায় হব, কিন্তু গোটেই অধ্যায় নহয়, এক নম্বৰ, এক পদৰ পৰা 18 সিমান আমি পঢ়িম, তাৰপিছত মই বুজাই দিম। সো আমি পঢ়ো এক পদৰ পৰা 18, তাৰপিছত আকৌ আমি প্ৰাৰ্থনা কৰোঁ। আচ্ছা, এইটো অলপ দীঘল, তো অলপ মানে মন দি লাগিব, মন দি শুনিব লাগিব। আদিতে বাক্য আছিল, আৰু বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। তেওঁ আদিতে ঈশ্বৰৰ সৈতে আছিল, তেওঁৰ দ্বাৰাই সকলোৱে হল, আৰু যি যি হল সেইবোৰৰ এটাও তেওঁৰ বিনে নহল। জীৱন তেওঁতহে, সেই জীৱনেই মানুহৰ পোহৰ, সেই পোহৰ আন্ধাৰত প্ৰকাশিত হৈ আছে, কিন্তু আন্ধাৰে তাক পৰাভূত নকৰিলে। ঈশ্বৰৰ পৰা পতোৱা জোহন নামেৰে এজন মানুহ, তেওঁৰ দ্বাৰাই সকলোৱে যেন বিশ্বাস কৰে, এই নিমিত্তে সেই পোহৰৰ সাক্ষ্য দিবলৈ তেওঁ সাক্ষ্যৰ অৰ্থে আহিছিল। তেওঁ নিজেই সেই পোহৰ নাছিল, কিন্তু পোহৰৰ সাক্ষ্য দিবলৈহে আহিছিল। আটাই মানুহক পোহৰ দিওঁতা স্বৰূপ পোহৰ জগতলৈ আহি আছিল। তেওঁ জগতত আছিল আৰু জগত তেওঁৰ দ্বাৰাই হল, কিন্তু জগতে তেওঁক নাজানিলে। তেওঁ নিজৰ অধিপত্যলৈ আহিল, মানে তেওঁৰ নিজৰ সৃষ্টি, তেওঁৰ নিজৰ মানুহলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে। তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হবলৈ তেওঁ ক্ষমতা দিলে। তেওঁবিলাকে তেজৰ পৰা বা মাংসৰ ইচ্ছাৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা জন্ম পালে এনে নহয়, কিন্তু ঈশ্বৰৰ পৰাহে পালে। সেই বাক্য মাংস হল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ আৰু মহিমা, সেই প্ৰভাৱ আমি দেখিলো। তেওঁৰ বিষয়ে জোহনে এই সাক্ষ্য দি ৰিঙিয়াই ক'লে, চিঞৰি ক'লে, মোৰ পাছত অহাজনা মোতকৈ আগ হল, কিয়নো মোৰ পূৰ্বেও তেওঁ আছিল, যিজনাৰ বিষয়ে মই এই কথা কৈছিল তেওঁ সেই জনা, কিয়নো আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্ৰহৰ উপৰিও অনুগ্ৰহ পালো, কাৰণ মুচিৰ দ্বাৰাই বিধান দিয়া হ'ল, কিন্তু অনুগ্ৰহ আৰু সত্যতা যীশুখ্ৰীষ্টৰ দ্বাৰাইহে আছিল আহিল। অনুগ্ৰহ আৰু সত্যতা যীশুখ্ৰীষ্টৰ দ্বাৰাইহে আহিল। কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই। পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে। আমেন। আচ্ছা, আকৌ আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গতক পিতৃ, এই তোমাৰ বাক্য হয়, আৰু প্ৰভু, যি আমি এইমাত্ৰ পঢ়িছিলোঁ, আমাক সহায় কৰা বুজিবলৈ, গ্ৰহণ কৰিবলৈ, বিশ্বাস কৰিবলৈ। প্ৰভু, আমাৰ দায়িত্ব আছে সকলোৰে কাৰণে। আমাৰ দায়িত্ব হ'ল তোমাক জনা, তোমাক সেৱা কৰা, তোমাক ভাল পোৱা। আমাক সহায় কৰা এই সময়ত, যাতে ছয়তানে আমাক বাদবাকী কিনি নিদিয়ে, যাতে ছয়তানে মানুহৰ মনত খেলি মেলি নকৰে। প্ৰভু, মই জানো যে যীশুৰ বাহিৰত চবে পাপত মৰি আছে। যীশুৰ বাহিৰত, তেওঁৰ অনুগ্ৰহ আৰু দয়াৰ বাহিৰত আমাৰ উপায় নাই। আমাক সহায় কৰা প্ৰভু। মই জানো যে বেলেগ বেলেগ মানুহে এই ৰুমত আহি থাকে আৰু আজি ৰাতি আহিছে, ল'ৰা ছোৱালী হওক বা ডাঙৰ হওক, তোমাৰ দয়া যেন আমাৰ ওপৰত থাকিব, মোৰ প্ৰাৰ্থনা হ'ল যীশুখ্ৰীষ্টৰ নামত। আমেন। আচ্ছা, আজি ৰাতি আমাৰ প্ৰথমবাৰ জোহনৰ লিখা শুভবাৰ্তা পঢ়াৰ কাৰণে হয়। আমাৰ প্ৰথমবাৰ পঢ়িলে নিশ্চয় প্ৰথম অধ্যায় এক অধ্যায়ত আমি আৰম্ভ কৰোঁ। সেইকাৰণে এক পদৰ পৰা ওঠৰলৈ আমি পঢ়িছিলোঁ। যেতিয়া কিতাপ দোকানৰ পৰা আমি এটা কিতাপ, নতুন কিতাপ কিনি আনো, সদায় প্ৰথম পৃষ্ঠালৈ মানে পঢ়িব লাগিব। প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ পঢ়িব লাগে, যাতে আমি বুজো। আৰু বাইবলৰ ভিতৰত যি যি সৰু পুস্তক আছে, পুৰণি নিয়মত হওক বা নতুন নিয়মত হওক, এইটো একেই অৱস্থা যে মন দি পঢ়িব লাগিব। আনকি এই প্ৰথম পৃষ্ঠাৰ পৰা, প্ৰথম অধ্যায়ৰ পৰা। আৰু মই জানো সেই মানুহ যে এইটো লিখিছিলে, জোহন যীশুখ্ৰীষ্টৰ এজন অনুগামী আছিল, এজন বিশ্বাসী আছিল। জোহনেই সিদ্ধান্ত লৈছে আৰু পবিত্ৰ আত্মা, ঈশ্বৰৰ আত্মা তেওঁক সহায় কৰিলে এটা পুস্তক, এটা লিখা শুভবাৰ্তা বনাবলৈ, লিখিবলৈ, মানুহক দিবলৈ। কিয়? যাতে যীশুখ্ৰীষ্টৰ জীৱনলৈ আমি পঢ়িব পাৰোঁ। এই কিতাপৰ আগত পুৰণি নিয়ম থাকে। পুৰণি নিয়ম হ'ল যীশুখ্ৰীষ্টৰ আগতে, তেওঁৰ জন্মৰ আগত। নতুন নিয়মত এই প্ৰথম চাৰিটা পুস্তক যি আমি পাওঁ, মতি, মাৰ্ক, লুক, জোহন, এই চাৰিটা যীশুখ্ৰীষ্টৰ জীৱনৰ ওপৰত হয়। তেওঁৰ জীৱনত যি ঘটিলে তেওঁৰ মৃত্যু তেওঁৰ পুনৰুত্থান লৈ হয়। কিন্তু এজন মানুহৰ মানে জীৱন লৈ যদি আমি কওঁ, যদি আমি লিখো, প্ৰথম কথা কি হ'ব লাগে? প্ৰথম কথা হ'ব তেওঁৰ পৰিচয়। তেওঁ কোন হয়, ক'ৰ পৰা আহিছে? যেতিয়া দুজন মানুহ ৰাস্তাত বা ঘৰত চিনাকি হয়, সিহঁতৰ প্ৰথম কথা প্ৰায় সদায় মানে আপুনি ক'ত থাকে, আপুনি ক'ৰ পৰা, আপুনি কোন, আপোনাৰ নাম কি? যীশুখ্ৰীষ্টৰ জীৱনলৈ আমি যি পঢ়িছিলোঁ এইটো একেই, যীশুখ্ৰীষ্ট কোন হয়। তো আকৌ চাওঁ এক অধ্যায় এক পদ, যীশুৰ নাম লিখা নাই, এইটো দেখা যাব উত্তৰ পদত, যীশুখ্ৰীষ্টৰ দ্বাৰাহে আহিম অনুগ্ৰহ আৰু সত্যতা। কিন্তু এই পদত, এই পদত বেলেগ এটা নাম, বেলেগ এটা টাইটেল বা পদ দেখা গ'ল। আদিতে বাক্য আছিল, আৰু বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। যীশুখ্ৰীষ্টৰ পৰিচয় কি? ইয়াতে লিখা আছে বাক্য, ঈশ্বৰৰ বাক্য। যীশু বাক্য হয়, লিখা আছে যে আদিতে বাক্য আছিল। এইটো বুজাইছে আদিতে, একদম আদিতে, আনকি এই পৃথিৱীৰ আগত ঈশ্বৰে কোনো বস্তুৱে মানে বস্তুবোৰক সৃষ্টি কৰাৰ আগত আছিলে। যেতিয়া আমাৰ জন্ম হোৱা নাই, যেতিয়া পৃথিৱী পৰ্বত সাগৰ একো নাছিলে, কেৱল ঈশ্বৰ, সেই সময়তে আৰু এজন আছিলে, বাক্য। বাক্য কোন, বাক্য কি বুজাইছে? লিখা আছে আদিতে, একদম আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। এইটো আচৰিত কথা যে বাক্য, আৰু এইটো বুজাইছে ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশু। অলপ পিছত এইটো দেখা যাব, বাক্য ঈশ্বৰৰ লগত, কিন্তু বাক্য নিজেই ঈশ্বৰ হয়, ঈশ্বৰৰ লগত হয় আৰু নিজেই ঈশ্বৰ হয়। আৰু এই সৰু কথাৰ পৰা আমি অলপ অলপ গম পাওঁ বাইবেলত যি শিক্ষা আমি জানো যে সঁচা হয়, ঈশ্বৰ এজনা, অকল এজন ঈশ্বৰ আছে, কিন্তু ঈশ্বৰৰ ভিতৰত তিনিটা পৰিচয়, তিনিটা ব্যক্তি আছে, পিতৃ, পুত্ৰ আৰু আত্মা, পবিত্ৰ আত্মা। এই তিনিজন সম্পূৰ্ণৰূপে ঈশ্বৰ হয়। তো আমাৰ প্ৰথম কথা আজি ৰাতি হ'ল যীশুখ্ৰীষ্ট কোন হয়। বহুত মানুহে যীশুক অলপ চলপ মানে, অলপ চলপ মানে সন্মান কৰে আৰু মানে গুৰুত্ব বুলি ভাবে, সি এজন গুৰু, সি এজন শিক্ষক, সি এজন নবী, বা সি এজন ডাঙৰ ব্যক্তি বহুত আগতে, আগৰ কালত। কিন্তু আচলতে এইটো সব নহয়, এইটো যথেষ্ট নহয়। যোনে গম পালে আৰু তেওঁৰ প্ৰথম কথা যীশুৰ জীৱন লৈ, সেই যে যীশু কোন হয়, যীশু আদিতে আছিলে, ঈশ্বৰৰ বাক্যস্বৰূপ, আৰু তেওঁ ঈশ্বৰৰ লগত আছিল, সৈতে আছিল, আৰু তেওঁ নিজেই স্বয়ং ঈশ্বৰ। মানে কি, পিতৃ ঈশ্বৰ আৰু পুত্ৰ ঈশ্বৰ এক হয়, এই দুজন, আৰু পবিত্ৰ আত্মা আমি ভাগ কৰিব নোৱাৰোঁ, মানে তেওঁলোকে সদায় এক হৈ থাকে। কোনো সৃষ্টি কৰাৰ আগত, কোনো বস্তু থকাৰ আগত, যেতিয়া একো নাছিলে, একো মানুহ নাই, জন্তু নাই, বেলেগ কোনো প্ৰাণ আত্মা নাই, জগতো নাই, সেই সময়তে অকল ঈশ্বৰ আছিল, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মা। আৰু কিয় এই নাম, কিয় এই পদ দিছে বাক্য, বাক্য বুজাইছে আমাৰ কথা, মানুহৰ কথা, মানুহৰ শব্দ। সো কিয় বাক্য বুলি কয়? যদি ঈশ্বৰ হয়, যদি ঈশ্বৰৰ পুত্ৰ হয়, কিয় এই নাম বা এই টাইটল বাক্য দিলে বাইবেলত? এইটো দিয়া হয় কাৰণ, আৰু আজি ৰাতি এইটো মোৰ মূল বিষয়, এইটো মোৰ মূল কথা, এই যীশু ঈশ্বৰক প্ৰকাশ কৰে। যীশু ঈশ্বৰৰ পৰিচয়, ঈশ্বৰৰ চৰিত্ৰ, ঈশ্বৰৰ সব বিষয় শিকাই দিয়ে, বুজাই দিয়ে, প্ৰকাশ কৰে। যীশু নাথাকিলে ঈশ্বৰক আমি কেনেকৈ গম পাওঁ, ঈশ্বৰক আমি কেনেকৈ চিনি পাওঁ? আমি নোৱাৰোঁ। আকৌ চাওঁ এই শেষ পদত, উত্তৰ পদ লিখা আছে, কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই, পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে। আপুনি ঈশ্বৰক কেতিয়াও দেখিছেনে? মানুহে দেখা নাই, ঈশ্বৰ দেখা নাযায়, ঈশ্বৰ অদৃশ্য হয়। সেইকাৰণে কেনেকৈ আমি বুজো ঈশ্বৰ কোন, কেনেকৈ আমি গম পাম? সেইবাবে যে তেওঁৰ পুত্ৰ তেওঁক প্ৰকাশ কৰিব। বাক্য ৰূপে যীশুখ্ৰীষ্ট আহিছিল, মানে তেওঁৰ কথা ঈশ্বৰৰ পৰিচয় বুজাই দিয়ে। আন এটা জাগাতে বাইবলত লিখা আছে যে যীশু ঈশ্বৰৰ ৰূপ হয়, ঈশ্বৰৰ প্ৰতিমূৰ্তি হয়। ঈশ্বৰে মানে ঈশ্বৰ কেনেকুৱা, কি বিচাৰে, কি বস্তু ভাল পায়, আমাৰ পৰা কি খুজিছে, ঈশ্বৰ কোন? যীশু ঈশ্বৰৰ প্ৰতিমূৰ্তি, যীশু ঈশ্বৰৰ বাক্য। সেইকাৰণে তেওঁ এই নাম লৈছে, আৰু বাইবলত লিখা আছে। এইটো যোহনৰ প্ৰথম কথা, তো বুজিব লাগিব। মানে ভৱিষ্যত যেতিয়া আমি সুযোগ পাওঁ, একেকৈ যীশুখ্ৰীষ্টৰ কাহিনী এই পুস্তকৰ পৰা আমি পঢ়িম। বহুত কাহিনী আছে, আচৰিত কাম, আচৰিত কথা লয় যীশুৰ। কিন্তু প্ৰথম কথা এই, তেওঁ কোন? সাধাৰণ মানুহ নাছিলে, গুৰু শিক্ষক বা সৰু দেৱতাৰ নিচিনা নাছিলে। তেওঁ সম্পূৰ্ণৰূপে স্বয়ং ঈশ্বৰ। আৰু আমাৰ জগতত এবাৰ 2000 বছৰ আগত জন্ম পাইছে, জন্মগ্ৰহণ কৰিছিলে ঈশ্বৰক বুজাবলৈ, ঈশ্বৰক, ঈশ্বৰৰ সব বিষয়লৈ যাতে আমি বুজি পাওঁ। তেওঁ আহিছে, এইটো তেওঁৰ পৰিচয়। আৰু মই জানো এইটো বহুত সহজ, যীশুখ্ৰীষ্টক অলপ অলপ মানে হেৰি শ্ৰদ্ধা দিবলৈ, সন্মান দিবলৈ চবে কৰে, মুছলমান মানুহে দিয়ে অলপ চলপ নবী হিচাপে, হিন্দু মানুহে অলপ চলপ দিয়ে এজন দেৱতা বা এজন গুৰু হিচাপে। কিন্তু বাইবলত লিখা আছে যে যীশু কোন, এজন সৰু ব্যক্তি নহয় বা আনকি এজন স্বৰ্গদূতৰ নিচিনা নহয়, যীশুখ্ৰীষ্ট সৰ্বশক্তিমান ঈশ্বৰ হয়। পিতৃ আৰু পুত্ৰৰ পাৰ্থক্য নাই, এক হয়। এইটো প্ৰথমে আমি পঢ়িছিলো আৰু বুজিব লাগিব, নহ'লে যোহনৰ সব কথা আমি বুজি নাপাওঁ। তেওঁৰ আচৰিত কাম লৈ, তেওঁৰ ক্ৰুচ লৈ, তেওঁৰ মৃত্যু লৈ, তেওঁৰ পুনৰুত্থান লৈ আৰু ৰাজ্য লৈ আমি বুজি নাপাওঁ। বুজিব লাগিব, যেতিয়া তেওঁৰ কাহিনী আমি শুনো, এইটো সৰ্বশক্তিমান ঈশ্বৰ যীশুখ্ৰীষ্ট। এইটো গুৰুত্ব কাৰণ এই প্ৰথম চাৰিটা পুস্তক, মতি, মাৰ্ক, লুক, যোহন, সকলোৰ ভিতৰত প্ৰথম অধ্যায় একে কথা লিখা আছে। ইয়াতে আমি পঢ়িছিলো মানে বাক্য আদিতে আছিলে আৰু স্বয়ং ঈশ্বৰ হল। মতিত কি লিখা আছে? ইমানুৱেল। এক অধ্যায়ত লিখা আছে ইমানুৱেল, আমাৰ লগত থকা ঈশ্বৰ। যেতিয়া জন্ম পাইছে যীশু, ইমানুয়েল ঈশ্বরে আজিৰ পৰা আমাৰ লগত থাকিছে, ঈশ্বৰ মানুহ হৈ গল, শৰীৰত আহিছে লৈছে। মাৰ্কত প্ৰথম কথা এই যে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা ঈশ্বৰৰ পুত্ৰ, প্ৰথম কথা যীশুখ্ৰীষ্টৰ শুভবাৰ্তা ঈশ্বৰৰ পুত্ৰ, মানে স্পষ্টকৈ সিদ্ধ সিদ্ধিকৈ মাৰ্কে ক'লে। আৰু লোক একে কথা, এক অধ্যায়ত যেতিয়া জন্ম পাইছে এজন স্বৰ্গদূত মৰিয়ামক জনাই দিছে যে তোমাৰ বাচ্চা, তোমাৰ ল'ৰা যি হ'ব সাধাৰণ নহয়, সৰ্বশক্তিমান, সৰ্ব উপৰি ঈশ্বৰৰ পুত্ৰ, ঈশ্বৰৰ পুত্ৰ, যীশুখ্ৰীষ্টৰ নিচিনা আন আন কোনো নাই, আৰু কোনো নাই। মই জানো যে এই দেশত, ভাৰতত বহুত মানুহে ভাবে যে ঈশ্বৰে বহুবাৰ আহিছে আমাৰ জগতত আৰু বেলেগ বেলেগ ৰূপ লৈছে, বেলেগ বেলেগ মানুহৰ নিচিনা হৈ গ'ল, মানুহৰ জীৱন পাইছে বা মানুহৰ নাম লৈছে। কিন্তু চাওঁ উত্তৰ পদ, কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই, পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই, একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে। এইটো এনে নহয় যে ঈশ্বৰৰ ডাঙৰ ডাঙৰ পৰিয়াল আছে আৰু বহুত ল'ৰা ছোৱালী, বহুত সন্তান, আৰু মানে কিছু সময়তে আগতেই 2000 বছৰ আগত বা 3000 বছৰ আগত বা 5000 বছৰ আগত বেলেগ ব্যক্তি আহিছে, মানে ঈশ্বৰে জন্ম গ্ৰহণ কৰিছিলে, এনে নহয়। একমাত্ৰ পুত্ৰ স্বৰ্গীয় পৰিয়ালত, স্বৰ্গত থকা পৰিয়াল মানে ঈশ্বৰ, তেওঁৰ পৰিচয় একমাত্ৰ পুত্ৰ থাকে, ঈশ্বৰৰ বাক্য প্ৰভু যীশু। সেইকাৰণে যীশুৰ পৰিচয় বহুত গুৰুত্বপূৰ্ণ। আৰু আমি যি পঢ়িছিলো এইটো দেখা গৈছে যে যেতিয়া জন্ম পাইছে কি হ'ল, আজি ৰাতি দুটা বিষয় লৈ মই শিকাই দিওঁ। প্ৰথম হ'ল এই, কিছুমান মানুহে তেওঁক বিশ্বাস নকৰিলে, গ্ৰহণ নকৰিলে যীশুক, আৰু কিছুমান মানুহে তেওঁৰ মহিমা দেখিলে, তেওঁৰ পৰিচয় বুজি পালে আৰু তেওঁৰ ওপৰত সম্পূৰ্ণকৈ বিশ্বাস কৰিলে। চ' এই দুটা দল লৈ আমি অলপ সময় দিওঁ, মই চেষ্টা কৰিম বুজাই দিবলৈ। প্ৰথম দল হ'ল যিজনে যীশুক বিশ্বাস কৰা নাই, আৰু দ্বিতীয় দল হয় যীশুৰ বিশ্বাসকাৰী। প্ৰথম দল দহ পদ আৰু এঘাৰ, বিশ্বাস কৰা নাই মানুহ বা চিনি পোৱা নাই মানুহ। তেওঁ জগতত আছিল কেতিয়া, 2000 বছৰ আগত তেওঁৰ জন্ম হৈছে, মৰিয়মৰ গৰ্ভত জন্ম পাইছে, আচৰিতকৈ, কোনো দেউতা নাই, বাপেক নাই, আচৰিতভাৱে আহিছে ঈশ্বৰৰ শক্তিৰ কাৰণে, ঈশ্বৰৰ আত্মাৰ দ্বাৰাই জগতত আছিলে। আৰু জগত তেওঁৰ দ্বাৰাই হ'ল, মানে আমাৰ সৃষ্টিকৰ্তা, আমাৰ জগতৰ মালিক সৰ্বশক্তিমান ঈশ্বৰ, সব কিছুৰ মালিক হয় কিন্তু মানুহ হৈ গ'ল, তেওঁৰ নিজৰ সৃষ্টিৰ ভিতৰত জন্ম পাইছে আৰু চলি আছে। কি আচৰিত যে তেওঁৰ হাতত এই গোটেই বিশ্ব তেওঁৰ হাতত ৰৈ আছে, সব মানুহৰ প্ৰাণ, সব মানে পৃথিৱী গ্ৰহ তেওঁৰ হাতত আছে, কিন্তু তৰা সূৰ্য যি আছে এই বিশ্বত ঈশ্বৰৰ হাতত আছে, কিন্তু ঈশ্বৰ আমাৰ পৃথিৱীত সোমাইছে, জন্ম পাইছে, আমাৰ জগতত আছিল, আৰু জগত তেওঁৰ দ্বাৰাই হ'ল, কিন্তু জগতে তেওঁক নাজানিলে। আচৰিত কথা, যেতিয়া যীশু আহিছে, যেতিয়া স্বয়ং ঈশ্বৰ জন্মগ্ৰহণ কৰিছিলে, মানুহে তেওঁক চিনি পোৱা নাই। নাজানিলে। এঘৰ তেওঁৰ নিজৰ অধিপত্যলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে। মানে কি, আমি তেওঁৰ নিজৰ হয়, আমি তেওঁৰ সৃষ্টি, আমি তেওঁৰ মানুহ, আৰু বিশেষকৈ যীশুখ্ৰীষ্ট যিহুদী জাতিৰ ভিতৰত জন্ম পাইছে। যিহুদী জাতিয়ে তেওঁৰ মানে পুৰণি নিয়মৰ কথা পালে, চব বিধান, চব নিয়ম, চব আইন যি আগতে ঈশ্বৰে দিলে আৰু মানে ভাৱবাদী নবী যি শিকাই দিলে, সেই সময়তে যিহুদী মানুহ আছিল, যিহুদী মানুহে বিশ্বাস কৰিছিলে, কিন্তু আনকি যিহুদী মানুহে তেওঁৰ নিজৰ মানুহ, নিজৰ জাতি বুজি পোৱা নাই, যীশুক গ্ৰহণ কৰা নাই উদ্ধাৰকৰ্তা হিচাপে, ঈশ্বৰৰ পুত্ৰ হিচাপে। আমি জানো আৰু পিছত আমি পঢ়িম বহুত কাহিনী আছে, যেতিয়া যীশুখ্ৰীষ্ট মানে প্ৰচাৰ কৰিলে, মানুহে কি কৰিছে যে উফ, আপুনি বেয়া কথা কৈছে, আপুনি ঈশ্বৰক অপমান কৰিলে, নিজকে ঈশ্বৰৰ পুত্ৰ বুলি ভাবে, আৰু তাৰপিছত মানে হেৰি মাৰিব খুজিছিলে যীশুক, ফাটৰ লৈছে দলিয়াবলৈ, ধ্বংস কৰিবলৈ যীশুখ্ৰীষ্টক। তেওঁক বিশ্বাস কৰা নাই আনকি তেওঁৰ নিজৰ জাতি, আনকি তেওঁৰ নিজৰ সৃষ্টি তেওঁ বুজি পোৱা নাই, চিনি পোৱা নাই। এইটো প্ৰথম দল। দ্বিতীয় দল, চৈধ্য পদ, সেই বাক্য মানে স্বয়ং ঈশ্বৰ, ঈশ্বৰৰ প্ৰতিমূৰ্তি যীশুখ্ৰীষ্ট, সেই বাক্য মাংস হল, মানুহ হৈ গল, আমাৰ নিচিনা ছাল চুলিখিনি, মাংস, শৰীৰ পাইছে, ঠিক আমাৰ নিচিনা আচল মানুহ, সাধাৰণ মানুহৰ নিচিনা দেখাত আচল শৰীৰত বাস কৰিলে, মাংস হল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে, থাকিলে, তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলো। তো কিছুমান মানুহে যেতিয়া যীশুৰ লগত লগ পাইছে, চিনাকি হৈছে, যেতিয়া তেওঁৰ প্ৰচাৰ শুনিছিলে ৰাস্তাত বা পথাৰত, আচৰিত হৈ গল, তেওঁৰ মহিমা দেখি, তেওঁৰ কথা শুনি, ইমান অনুগ্ৰহ, দয়া, ইমান সত্যতা, সেই মুহূৰ্ততে সিহঁতে বিশ্বাস কৰিলে যে এওঁ নিশ্চয় ঈশ্বৰৰ পুত্ৰ, এওঁ নিশ্চয় এই জগতৰ উদ্ধাৰকৰ্তা, যি বহুত বছৰৰ বাবে আমি অপেক্ষা কৰিছিলো, ৰখি আছিলো, এদিন আমি জানো যে এদিন সি নিশ্চয় আহিব, আৰু আজিকালি আহিছে, আমাৰ লগত আছে। চ' কিছুমান মানুহে বিশ্বাস কৰা নাই, আৰু কিছুমান মানুহে যীশুক দেখি বুজি পালে তেওঁ কোন, ঈশ্বৰৰ পুত্ৰ। তো প্ৰথম দল লয় আৰু দ্বিতীয় দল লয়, আপোনালোকে বুজিব লাগিব, আপোনাৰ জীৱনৰ কাৰণে বহুত প্ৰয়োজন, বহুত গুৰুত্বপূৰ্ণ এই কথা, কাৰণ যীশু গোটেই ইতিহাস ভাগ কৰে, ঠিক এটা ৰাস্তাৰ নিচিনা যাৰ দুপথ আছে, মানে দুই পথলৈ যায়, সেই ৰাস্তাত যেতিয়া ভাগ হৈ যায় দুইফালে, দুইপিনে, আমি কলৈ যাম, কোনফালে যাম, সোঁফালে না বাওঁফালে, যীশুখ্ৰীষ্ট ঠিক তেনেদৰে, যেতিয়া যীশুৰ লগত আমি চিনাকি হওঁ, যেতিয়া যীশুৰ কথা আমি শুনো, আমি কি কৰোঁ, বিশ্বাস কৰোঁ নে নাই, এইটো বহুত গুৰুত্বপূৰ্ণ সকলোৰ কাৰণে, মানে বেলেগ কোনো সিদ্ধান্ত নাই, আপুনি হয়তো বিশ্বাস কৰিব, নহ'লে বিশ্বাস নকৰে, গ্ৰহণ নকৰে, কিন্তু সেই সময়ৰ পিছত আৰু জীৱন শেষ হৈ যোৱাৰ পিছত চব কিছু এই সিদ্ধান্ত, এই বিশ্বাসৰ ওপৰত নিৰ্ভৰ হৈ আছে। এইটো ইমান গুৰুত্বপূৰ্ণ, কাৰণ আমি পঢ়িছিলো যিমান তেওঁৰ ওপৰত বিশ্বাস কৰিলে ঈশ্বৰৰ সন্তান হ'বলৈ ক্ষমতা পাইছে। অনুমতি পালে ঈশ্বৰৰ সন্তান বুলি গ্ৰহণ কৰা হ'ব। সেইদিন যেতিয়া এই জগত শেষ হৈ যায়, যেতিয়া আপোনাৰ জীৱন শেষ হৈ যায়, যীশুৰ বাহিৰত থাকিলে উপায় নাই, দয়া নাই, ঈশ্বৰৰ সন্তান আপুনি নহ'ব। মানে পাপত থাকিলে, যীশুখ্ৰীষ্টলৈ নাহিলে সেইদিন আমাৰ বিচাৰ হ'ব, আমাৰ শাস্তি হ'ব। কিন্তু যিমান বিশ্বাস কৰে ঈশ্বৰৰ সন্তান হৈ যায়। প্ৰথমে মই চেষ্টা কৰোঁ অলপ বিৱৰী ক'বলৈ এই কথা, ঈশ্বৰক নজনা বা এই প্ৰথম দল বিশ্বাস নকৰা মানুহ, যীশুক বিশ্বাস নকৰা। দ্বিতীয় শব্দ দহ পদত শব্দটো হ'ল জগতে তেওঁক নাজানিলে, নজনা অৱস্থা। আৰু দ্বিতীয় কথা হ'ল, দ্বিতীয় শব্দ হ'ল আন্ধাৰ, পাঁচ পদ, সেই পোহৰ আন্ধাৰত প্ৰকাশিত হৈ আছে। মানুহে আন্ধাৰত থাকে, পোহৰ বহুত প্ৰয়োজন, ঈশ্বৰৰ পোহৰ, যীশুৰ পোহৰ। প্ৰথম অৱস্থা হ'ল ঈশ্বৰক নজনা। ঈশ্বৰক নাজানিলে জীৱন বেয়া হ'ব নে ভাল হ'ব? ঈশ্বৰক জানিবলৈ ডাঙৰ কথা নে সৰু কথা? আপুনি ঈশ্বৰ জানে, ঈশ্বৰক জানে, চিনি পায়? মই চিনি পাওঁ, মই জানো। আৰু এই মানুহ জোহন, তেওঁ জানিছিলে, সেইকাৰণে সব লিখিছিলে। ঈশ্বৰ কোন হয় আপুনি জানে? মানে আচলতে আপোনাৰ অন্তৰত এটা সম্পৰ্ক আছে, আছেনে ঈশ্বৰৰ লগত? বহুত মানুহে নাজানে। জন্মৰ পৰা আমাৰ নিজৰ পাপ থকাৰ কাৰণে আমি ঈশ্বৰক নাজানো। ঈশ্বৰ অচিনাকি হয় আমাৰ লগত। আৰু কিছু কিছু বস্তু আছে, এইটো ইমান ডাঙৰ নহয় যদি আমি নাজানো। আকাশত যিমান তৰা আছে মই নাজানো, আৰু সেইটো ইমান গুৰুত্বপূৰ্ণ নহয়। মানুহে নাজানে, মানুহে হিচাপ কৰিব নোৱাৰে। বা যেতিয়া মই প্ৰথমে ভাৰতত আহিছিলোঁ, ক্ৰিকেটৰ খেল যেতিয়া টিভিত মই চালোঁ, একো বুজি পোৱা নাই মানুহে কি কৰি আছে। আমেৰিকাত ক্ৰিকেট মানুহে নেখেলে, বেলেগ খেল তাতে আছে। ক্ৰিকেটৰ বিষয়লৈ এইটো ইমান গুৰুত্ব নহয়, হয়নে? বা গুৱাহাটী চহৰত থাকিলে অলপ দূৰত ব্ৰহ্মপুত্ৰ মানে নদী বৈ আছে, ক'ৰ পৰা আহে? যদি আপুনি নাজানে ডাঙৰ কথা নহয়, এইটো আহিব, পানী আহিব, আপুনি বেছি জানিব নালাগে। কিন্তু কিছু বিষয় আছে আমি নাজানিলে বহুত বিপদ, বহুত ডাঙৰ প্ৰব্লেম, সমস্যা হ'ব। যেনে ঔষধৰ বিষয়, যদি আমাৰ বেমাৰ আছে ঔষধৰ বিষয়ে অলপ চলপ জানিবলৈ বহুত প্ৰয়োজন। আৰু আমি যদি নাজানো, ডক্টৰৰ ওচৰলৈ যাওঁ, ফাৰ্মাচীলৈ যাওঁ আৰু আমি খোজোঁ, আমি সুধিব লাগিব এই ঔষধ কি কৰিব। বেলেগ ঔষধ ল'লে, বেলেগ ঔষধ খালে আমি মৰিলোহেঁতেন। বেয়া ঔষধ, যদি উপযুক্ত ঔষধ আমি নাখাওঁ আমাৰ জীৱন শেষ। কিন্তু যদি ঠিক ঔষধ আমি চিনি পাওঁ আৰু খায় জীৱন পায়, এইটো ভাল হ'ব, এইটো গুৰুত্ব হ'ব। কিছু বিষয় আছে এই জীৱনত চবে জানিব লাগিব। বা যদি আমি বাহিৰত ঘূৰি ফুৰোঁ আৰু চহৰৰ চব বাইলেন, পথ, ৰাস্তা আমি চিনি পোৱা নাই, এই চব আমাৰ মানে ওচৰে পাজৰে হেৰি পৰিৱেশ যদি আমি চিনি পোৱা নাই, আমি কেনেকৈ ঘৰলৈ যাম? এইটো ডাঙৰ কথা। ৰাস্তা চিনি পাব লাগে, কোন ৰাস্তা কোনফালে মোৰ ঘৰত যায়, এইটোও ডাঙৰ। কিন্তু সবতছে ডাঙৰ বিষয় হ'ল ঈশ্বৰনো কোন, ঈশ্বর কত আছে, ঈশ্বর কি করে, ঈশ্বরে কি বিচাৰে আমাৰ পৰা, আপুনি জানে ঈশ্বৰ কোন, ঈশ্বৰ কত, ঈশ্বৰ কি বিচাৰে, জানিব লাগিব। আৰু মোৰ বিষয় হ'ল আজি, আজি আমাৰ বিষয় হৈছে যীশু ঈশ্বৰক প্ৰকাশ কৰে। পুত্ৰ নাথাকিলে পিতৃ ঈশ্বৰক আমি দেখা নাপাওঁ, আমি চিনি নাপাওঁ, সেইটো বহুত গুৰুত্বপূৰ্ণ। তো মই জানো এই পৃথিৱীত বহুত মানুহ আছে, হাজাৰ হাজাৰ মানুহ আছে, আৰু বেলেগ বেলেগ ধৰ্ম পালন কৰে। অকল তিনিটা চাৰিটা ধৰ্ম নহয়, মানে হাজাৰ হাজাৰ ধৰ্ম আছে সব দেশত, সব জাগাতে, কিছু কিছু সৰু, কিছু কিছু ডাঙৰ হয়। কিন্তু ইমান ধৰ্ম থাকিলে এইটো কেনেকৈ বুজাইছে, কি বুজাইছে? নিশ্চয় এইটো বুজা যাব যে মানুহে ঈশ্বৰক চিনি নাপায়। মানৱ জাতি ঈশ্বৰক জানিলেহেঁতেন অকল এটা ধৰ্ম থাকিব, হয়নে? সব বেলেগ ধৰ্ম, বেলেগ বেলেগ নাম, বেলেগ বেলেগ কাহিনী, বেলেগ বেলেগ উপায়, বেলেগ বেলেগ নিয়ম, বেলেগ ঈশ্বৰৰ সব শিক্ষা বেলেগ, বিষয় বেলেগ, ভৱিষ্যতৰ কথা বেলেগ, মানে গোটেই শিক্ষা, গোটেই কথা ধৰ্মৰ পৰা বেলেগ হৈ আছে। এই অৱস্থাত নিশ্চয় অকল এটা কাৰণ থাকিব পাৰে, আৰু এইটো হ'ল মানুহে ঈশ্বৰক নাজানে। ধৰ্ম থাকিলেও সঁচাকৈ অন্তৰত ঈশ্বৰৰ লগত সম্পৰ্ক নাই, ঈশ্বৰৰ পৰা দূৰত হৈ আছে, আৰু সেইকাৰণে ইমান ধৰ্ম সৃষ্টি কৰা হ'ল। আৰু মই ভাবোঁ এইটো মানে ইমান দুখৰ কথা যে বেছিভাগ মানুহে জন্মৰ পৰা ঈশ্বৰক আচলতে নাজানিব, সঁচাকৈ বাস্তৱিকভাৱে নাজানে। কি হয় মই জানো, কাৰণ আগতে মোৰ জীৱন তেনেদৰে আছিলে, মানে মুছলমান হওক, হিন্দু হওক, বা মিছা খ্ৰীষ্টানো হওক, যিকোনো ধৰ্ম, সৰুকালৰ পৰা সদায় কি হয় যে দেউতা মাকৰ পৰা এটা নাম, ঈশ্বৰৰ নাম বুলি আমি পাওঁ, আমি শুনো এইটো ঈশ্বৰৰ নাম, এই নাম সন্মান দিব লাগে। নাম আছে কিন্তু পৰিচয় নাই। এবাৰ ৰাস্তাত মই গৈ আছিলো, কেইজনমান ল'ৰাৰ লগত মই চিনাকি হ'লো, আৰু মই এজনক সুধিলো ঈশ্বৰ কোন, আৰু তেওঁ কৈছে আল্লাহ। আৰু মই সুধিলো আল্লাহ কোন, সি কৈছে নাজানো। ঠিক তেনেদৰে মানুহে নাম পায় কিন্তু ঈশ্বৰৰ আচল পৰিচয় নাজানে। ইমান দুখৰ কথা, ইমান বেয়া এই অৱস্থা। আৰু কি হ'ব, সৰুকালৰ পৰা দেউতা মাকৰ পৰা কিছু নিয়ম পাব, এই নিয়ম ৰীতি পালন কৰিব লাগিব, নহ'লে জীৱন বেয়া হ'ব, নহ'লে ঈশ্বৰে বেয়া পাব, আৰু তোমাৰ জীৱন শেষ, তোমাৰ জীৱন মানে উন্নতি নাপাব, আশীৰ্বাদ নাপাব। কিন্তু এই নিয়ম আৰু এই ৰীতি বহুবাৰ বেলেগ বেলেগ হৈ আছে, আৰু ঈশ্বৰৰ পৰিচয় লৈ আমাক একো শিকাই নিদিয়ে। নিয়ম আৰু ৰীতি আমাক বেছি সহায় নকৰে। আমি কি পঢ়িছিলো অলপ আগতে, আমি পঢ়িছিলো সোতৰ পদ, কাৰণ মুচিৰ দ্বাৰাই বিধান দিয়া হ'ল, কিন্তু অনুগ্ৰহ আৰু সত্যতা যীশুখ্ৰীষ্টৰ দ্বাৰাহে আহিল। মুচিৰ কালত বহুত নিয়ম আছিল, পুৰণি নিয়মত, এইটো ভাল, এইটো আমাক অলপ চলপ সহায় কৰে, কিন্তু বাইবেলত লিখা আছে এইটো মাথোন এটা ছায়াৰ নিচিনা, সম্পূৰ্ণ ৰূপ দেখা নাযাব। তো মই ভাবোঁ সেইকাৰণে এইটো দুখৰ কথা যে বহুত মানুহে নাম পায় ঈশ্বৰ বুলি, নিয়ম আৰু ৰীতি পায় নিজৰ সমাজত আৰু পালন কৰে, কিন্তু আচল সম্পৰ্ক ঈশ্বৰৰ লগত নাই, কিমান দুখৰ বিষয়। বা যদি এজন মানুহ কয় যে যি মোৰ সমাজত থকা মানুহে বিশ্বাস কৰে ময়ো বিশ্বাস কৰোঁ, বা যি মোৰ পৰিয়ালে বিশ্বাস কৰে মই বিশ্বাস কৰোঁ, তেনেহ'লে এইটো নিশ্চয় মানে আমাৰ নিজৰ মন নিদিলে, আমাৰ নিজৰ জ্ঞান নিদিলে বা চিন্তা নিদিলে এইটো নিশ্চয় ভুল হ'ব। এইটো হ'ল অন্ধবিশ্বাস। বুজিব লাগিব, খুজিব লাগিব ঈশ্বৰ আপুনিনো কোন। আমাৰ নিজৰ ঈশ্বৰ, আমাৰ নিজৰ ধৰ্ম আমি বনাব নোৱাৰো, এইটো পাপ হ'ব, ঈশ্বৰ সুখী নহ'ব। ঈশ্বৰে বহুত আগতে মুচিৰ কালত ক'লে, মই যি আছো সেই আছো, মানে ঈশ্বৰৰ অৱস্থা, ঈশ্বৰৰ পৰিচয় আমি সলনি কৰিব নোৱাৰো, এইটো আমাৰ সিদ্ধান্ত নহয়, ঈশ্বৰ যি হয় এনেদৰে হ'ব। আৰু আমি শিকিব লাগিব ঈশ্বৰ কোন হয়, এইটো নিশ্চয় বহুত বেয়া হ'ব যদি এজন ল'ৰা বা যদি এজন ছোৱালী নিজৰ দেউতা মাকক চিনি পোৱা নাই, যদি মানে সৰু কালত সিহঁতৰ পৰা বহুত দূৰত যায়, কিবা এটা দুৰ্ঘটনা হয় বা বেলেগ কাৰণে গুচি যায়, আৰু ডাঙৰ হওঁতে দেউতা মাক মানে ওচৰে পাজৰে আছে কিন্তু চিনি পোৱা নাই, নুবুজে, এইটো মানে দুখৰ কথা। কিন্তু কিমান দুখ হ'ব যদি আমাৰ নিজৰ ঈশ্বৰ, আমাৰ নিজৰ সৃষ্টিকৰ্তাক আমি চিনি পোৱা নাই, আমাৰ স্বৰ্গীয় পিতৃ। আপুনি ঈশ্বৰ জানেনে, ঈশ্বৰক জানে? বাইবেলত যীশুখ্ৰীষ্টৰ কাহিনী শুনা যায়, আৰু যীশুৰ ভিতৰত ঈশ্বৰ দেখা যাব, অদৃশ্য ঈশ্বৰ দেখা যাব। মোৰ আন এটা প্ৰশ্ন, আপুনি যদি ঈশ্বৰক নাজানে, আজিলৈকে আপুনি যদি এনেই জীৱন যাপন কৰি আছে, এইটো আপোনাৰ মনত ঠিক হয়নে? এইটো ঠিক না ভুল? যদি মানুহে ঈশ্বৰক নাজানে এইটো ঠিকে আছে নেকি? এইটো নিশ্চয় বেয়া। মই বাৰে বাৰে সুধিছিলো মানুহৰ পৰা যে মই নাজানো, মই ক'ব নোৱাৰো ঈশ্বৰ কোন হয় বা মৃত্যুৰ পিছত কি হ'ব বা মোৰ জীৱনৰ উদ্দেশ্য কি, মই নাজানো। এইটো এবিধ পাপ যদি মানুহৰ নিজৰ প্ৰাণ অৱহেলা কৰে, যদি এজন মানুহ নিজৰ অৱস্থা, নিজৰ সম্পৰ্ক ঈশ্বৰৰ লগত একো ডাঙৰ বুলি নাভাবে, এইটো পাপ হ'ব। কাৰণ এইটো বুজাইছে কি, আপুনি ঈশ্বৰক নুখোজে, আপুনি ঈশ্বৰক প্ৰেম নকৰে। যদি ঈশ্বৰ হয় ঠিক আছে, থাকিব দিয়ক, মোৰ কোনো কথা নাই, এইটো পাপ হ'ব, এইটো সব মানুহৰ পাপ। সেইকাৰণে আন এটা শব্দ আন্ধাৰ, অকল নজনা নহয়, পাঁচ পদত লিখা আছে আন্ধাৰ। হেৰুৱা মানুহে, অবিশ্বাসী মানুহে আন্ধাৰত ৰৈ আছে, জীৱন যাপন কৰি আছে, ঈশ্বৰক নাজানে আৰু জানিব খোজা নাই, নিজৰ জীৱনত ব্যস্ত, নিজৰ কামত ব্যস্ত, নিজৰ পৰিয়ালত ব্যস্ত, হয়নে? মানে অলপ চলপ সময় দিব নিজৰ ধৰ্ম, জন্মৰ পৰা পোৱা ধৰ্মৰ ৰীতি নিয়মবোৰ পালন কৰিবলৈ, কিন্তু আচলতে ঈশ্বৰক নাজানে আৰু জানিব নুখোজে, এইটো এই জগতৰ ডাঙৰ পাপ। আপোনাৰ প্ৰেম ঈশ্বৰৰ বাবে ক'ত আছে, ক'ত গ'ল? বহুত আগতে যেতিয়া এই পৃথিৱীৰ প্ৰথম পাপ হৈছে, মানুহৰ প্ৰেম নাইকিয়া হ'ল, সব মানুহৰ অন্তৰ, হৃদয় কলা হৈ গ'ল, বেয়া হৈ গ'ল, আৰু ঈশ্বৰৰ কাৰণে প্ৰেম নাই। সেইকাৰণে বাইবলত লিখা আছে আমি আন্ধাৰত চলি আছো, আন্ধাৰ, আন্ধাৰত মানুহে চাব নোৱাৰে, দেখিব নোৱাৰে, উজতি খাব, ফৰিব, বিপদ এই অৱস্থা। আৰু বাইবলত লিখা আছে পোহৰ আছে যীশুৰ ভিতৰত, যীশু যেতিয়া আহিছে এই জগতত পোহৰ আহিছে, কিন্তু মানুহে আন্ধাৰত থাকিবলৈ বেছি ভাল পালে, পোহৰ ভয় কৰে, পোহৰৰ পৰা দূৰ থাকে, পোহৰ জানে যে যদি মই পোহৰত যাওঁ মোৰ সব ভাৱ দেখা যাব। ঈশ্বৰৰ নিচিনা মানুহে পবিত্ৰ নহয়, পাপী হয়, সেইকাৰণে নাহে, সেইকাৰণে স্বাৰ্থপৰ আৰু বাহিৰত থাকে। আনকি আমাৰ নিজৰ বিবেক বা তোমাৰ নিজৰ বিবেক, যেতিয়া তুমি বেয়া কাম কৰা, তোমাৰ নিজৰ বিবেকে তোমাৰ লগত পতা পাতিব যে এইটো পাপ আছিল, এইটো বেয়া আছিল। কিন্তু মানুহে কি কৰে, বিবেক দমন কৰে, বিবেক মানে দূৰ কৰে। যি ঠিক হয় আৰু মানুহে জানে এইটো ঠিক, এইটো পোহৰ, এইটো আচল পথ, মানুহে অগ্ৰাহ্য কৰে আৰু গুচি যায়। তো মোৰ কথা প্ৰথমে আপোনাৰ বাবে, যদি আপুনি এই অৱস্থাত ঈশ্বৰক নাজানিলে, আহক যীশুৰ ওচৰত আহিব লাগে, বিশ্বাস কৰিব লাগে, যাতে আপুনি ঈশ্বৰ চিনি পাব। আৰু দ্বিতীয় দল হল যিজন বিশ্বাস কৰিছিলে যেতিয়া যীশু আহিছে। কিছুমান মানুহে বুজি পালে, যীশুখ্ৰীষ্টৰ পৰিচয় গম পালে আৰু বিশ্বাস কৰিলে, আচৰিত হৈ গ'ল। কিন্তু কিয়, যীশুৰ ভিতৰত কি কি আছে যি আমি বিশ্বাস কৰোঁ আৰু যি আমি ভাল পাওঁ? চৌদ্দ পদ, সেই বাক্য মাংস হল আৰু অনুগ্ৰহ আৰু সত্যতাৰ পৰিপূৰ্ণ হয়, আমাৰ মাজত বসতি কৰিলে, তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলো। কিয় বিশ্বাস কৰোঁ? তেওঁৰ প্ৰভাৱ জোহনে দেখিছে। আৰু প্ৰত্যেক বিশ্বাসী, প্ৰত্যেক খ্ৰীষ্টান মানুহে, কিয় খ্ৰীষ্টান হৈ গ'ল, জন্মৰ পৰা মানুহে খ্ৰীষ্টান নহয়, এইটো অসম্ভৱ যে জন্মৰ পৰা আমি খ্ৰীষ্টান মানুহ হ'ব। মানে মানুহৰ জীৱনত যেতিয়া যীশুৰ প্ৰভাৱ দেখিব পাৰে, বুজিব পাৰে, তেন্তে সেই সময়ত বিশ্বাসী হৈ যায়। কিয়? যীশুৰ প্ৰভাৱ মানে যীশুৰ মহিমা, যীশুৰ সৌন্দৰ্য, যীশুৰ সব গুণ। কিন্তু ইয়াতে দুটা বিশেষ মানে নিৰ্দিষ্ট প্ৰভাৱ লিখা আছে, অনুগ্ৰহ আৰু সত্যতা। অনুগ্ৰহ আৰু সত্যতা। তো বাকী সময়েদি মই এই দুটা বিষয়ৰ ওপৰত বিৱৰণ কৰোঁ, যীশুৰ অনুগ্ৰহ আৰু যীশুৰ সত্যতা। আপুনি যদি বিশ্বাসী হয়, আপুনি যদি খ্ৰীষ্টান হয়, নিশ্চয় কাৰণটো হ'ল এই, আপুনি যীশুৰ অনুগ্ৰহ শুনিছিলে, দেখিছিলে, আপুনি যীশুৰ সত্যতা শুনিছিলে আৰু দেখিছিলে। সদায় সেইকাৰণে মানুহে খ্ৰীষ্টান হৈ যায়, বিশ্বাসী হৈ যায়। কিছুমান মানুহে ভাবে সপোন দেখিলে মই খ্ৰীষ্টান হ'ম, বা আচৰিত কাম দেখিলে, যেনে এজন অন্ধ মানুহ আকৌ দৃষ্টি পায়, বা এজন মৰা মানুহ আকৌ জীৱিত হৈ যায়, এই কাম মই যদি দেখিলোঁ মই বিশ্বাস কৰোঁ, সেইটো সঁচা নহয়। বহুত মানুহে যীশুখ্ৰীষ্টৰ আচৰিত কাম, আচৰিত চিন দেখিছিলে আৰু বিশ্বাস কৰা নাই। আনকি কিছুমান মানুহে তেওঁৰ মানে একদম অসম্ভৱ কাৰ্য দেখিছিলে। লাজৰ মৃত্যুৰ পৰা উভতি আহিছে যীশুৰ শক্তিৰ কাৰণে। দুই ৰাতিৰ আগত আমি শুনিছিলোঁ এটা কাহিনী, এজনী তিৰোতা, তেওঁৰ গাৰ পৰা সদায় তেজ ওলাইছে, বন্ধ হোৱা নাই, যীশুৰ কাপোৰ চুলে আৰু সুস্থ হৈ গ'ল, ঠিক হৈ গ'ল, আচৰিত। কিন্তু বহুত মানুহে এইটো দেখিলে বিশ্বাস নকৰে। বিশ্বাস, আচৰিত কাম, আচৰিত কথা, আচৰিত বিষয়ৰ পৰা নাহে। আনকি যীশুখ্ৰীষ্টৰ পুনৰুত্থান একফালে এইটো প্ৰমাণ হয়, কিন্তু আনফালে আনকি তেওঁৰ নিজৰ শিষ্যবিলাকে পুনৰুত্থান দেখিলে বিশ্বাস কৰা নাই। মনত আছে বাইবলত লিখা আছে, আনকি যেতিয়া যীশু আকৌ উপস্থিত হৈ গ'ল মৃত্যুৰ পিছত, তিনিদিনৰ পিছত আকৌ জীৱিত হৈ গ'ল, জি উঠিলে, আৰু তেওঁৰ নিজৰ ছাত্ৰবোৰে তেওঁক দেখিছিলে কিন্তু সংশয় কৰিছিলে, মানে সন্দেহ আছিলে সিহঁতৰ মনত, এইটো আচল হয় নেকি। আনকি সেই কাৰ্য দেখিলে সম্পূৰ্ণ বিশ্বাস নাথাকে। সেইকাৰণে যেতিয়া থুমা সন্দেহ দিছিলে যীশুৰ ওপৰত, যে মই যদি নাচাওঁ, মানে যেতিয়া যীশু উপস্থিত হ'ল থুমা নাছিলে, বাহিৰত গ'ল, আৰু উভতি আহোঁতে চব বাকীজনক ক'লে যে মই যদি নাচাওঁ, মই যদি মোৰ নিজৰ আঙুলি যীশুৰ হাতত, মানে য'ত এই ডাঙৰ হেৰি গজাল দিয়া হ'ল, যদি মই সোমাব নোৱাৰো মোৰ নিজৰ আঙুলি, মই বিশ্বাস নকৰোঁ। তেওঁৰ মানে ছাইডত য'ত এই হেৰি দিয়া হ'ল, মানে যেতিয়া য'ত ঈশ্বৰৰ পুত্ৰ দুখ পাইছে, গাহ পাইছে, যদি মোৰ হাত মই সোমাব নোৱাৰো, মই বিশ্বাস কৰা নাই। যে তাৰপিছত কি হ'ল, যীশু উপস্থিত হ'ল, থুমা তেওঁৰ সুযোগ পাইছে, যীশু ক'লে যে চোৱা মোৰ হাত, মোৰ ফালে, মানে মোৰ ঘা, আৰু বিশ্বাস কৰা। থুমা বিশ্বাস কৰিলে, কিন্তু যীশুৱে কি ক'লে, যে এতিয়া তুমি বিশ্বাস কৰা নাইনে, এতিয়া যেতিয়া প্ৰমাণ পাইছে, যেতিয়া এই আচৰিত অৱস্থা দেখিছিলে, তেওঁ কৈছে যিবিলাক নেদেখে আৰু বিশ্বাস কৰে ধন্য। মানে আচল বিশ্বাস চকুৰ পৰা নাহে। আৰু মই কওঁ, মই জানো যে আজিকালি যীশুখ্ৰীষ্ট আমাৰ সমাজত নাই, মানে তেওঁৰ আত্মা হয় পৃথিৱীত, কিন্তু তেওঁৰ শৰীৰ নাই, স্বৰ্গত উভতি গ'ল। মই এনেই প্ৰমাণ দিব নোৱাৰো যীশুখ্ৰীষ্টক, মানে আপোনালোকক মই দেখাব নোৱাৰো, কিন্তু বিশ্বাস চকুৰ পৰা নাহে। ক'ৰ পৰা আহে? খ্ৰীষ্টান মানুহে কিয় বিশ্বাস কৰে? কাৰণ ঠিক জোহনৰ নিচিনা যীশুৰ ভিতৰত দয়া আৰু সত্যতা আমি দেখা পাওঁ, আৰু আন কোনো জাগাতে, আন কোনো মানুহৰ ভিতৰত, ব্যক্তিৰ ভিতৰত আমি নেদেখোঁ। যীশুৰ নিচিনা আৰু মানুহ নাহে, সেইকাৰণে আমি নিশ্চিত তেওঁ ঈশ্বৰৰ পুত্ৰ, আমাৰ উদ্ধাৰকৰ্তা। প্ৰথম কথা এই অনুগ্ৰহ, দয়া। দয়া মানে যেতিয়া এজন মানুহ তোমাৰ কাৰণে দান কৰে, দয়া হ'ল যেতিয়া এজন মানুহ তোমাক এটা উপহাৰ দিয়ে, এইটো হ'ল দয়া। আৰু যীশুখ্ৰীষ্টৰ পৰা একদম আটাইতকৈ ডাঙৰ উপহাৰ আমি পাইছোঁ, আন কোনো মানুহ দিয়া নাই যীশুৰ নিচিনা এটা উপহাৰ, যীশুৰ নিচিনা দিয়া এটা উপহাৰ আন কোনো নাই। এই উপহাৰ কি? এই দয়াটো কি? পাপৰ মুক্তি। বেলেগ কোনো ধৰ্মত পাপৰ মুক্তি নাই, বেলেগ কোনো জাগাতে, বেলেগ কোনো বিশ্বাসত, হিন্দু হওক, মুছলমান হওক, বৌদ্ধ হওক, জৈন হওক, শিখ হওক, সব হওক, পাপৰ মুক্তি দেখা নাযায়। এইটো মানুহৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম, আটাইতকৈ ডাঙৰ সমস্যা হ'ল আমাৰ নিজৰ দুখ। যি বেয়া কাম আমি কৰিছোঁ ঈশ্বৰে ভাল নাপাব, ঈশ্বৰে শাস্তি দিব, মৃত্যুৰ পিছত আমি নৰকলৈ যাম, কেনেকৈ মুক্তি পাম? পাপী হলেও যদি আমাৰ অৱস্থা বহুত বেয়া, কেনেকৈ মুক্তি পাম? অকল যীশু খ্ৰীষ্টৰ ভিতৰত এই দয়া, এই অনুগ্ৰহ দেখা যায়। সেইকাৰণে আমি নিশ্চিত এনে অনুগ্ৰহ মানুহৰ পৰা নাহে, সাধাৰণ ধৰ্মৰ পৰা নাহে, ঈশ্বৰৰ পুত্ৰৰ পৰা আহিছে। ক্ষমা, মুক্তি, প্ৰেম, অনন্ত জীৱন, সদায়ৰ বাবে ঈশ্বৰৰ লগত সন্তান হিচাপে স্বৰ্গত থাকিবলৈ এই দয়া, এই অনুগ্ৰহৰ নিচিনা আৰু কোনো নাই। স্বৰ্গ কিয় ভাল হয়? কাৰণ আমাৰ সম্পৰ্ক ঈশ্বৰৰ লগত ঠিক হৈ গ'ল। যদি স্বৰ্গত যাওঁ, এইটো কিয় ভাল হয়? তাতে আমি স্বাৰ্থপৰ নহ'ম, আমি ধনী নহ'ম, আমি মানে দামী দামী হেৰি পোচাক বা ইমান সুস্বাদু খোৱা বস্তু নাপাম, এনেদৰে নহয়। মানুহে প্ৰায় ভুলভাৱে শিকাই দিয়ে। স্বৰ্গৰ আশীৰ্বাদ হ'ল যে ঈশ্বৰে আমাক প্ৰেম কৰিব আৰু আমি ঈশ্বৰক প্ৰেম কৰোঁ সদায়ৰ বাবে, চিৰস্থায়। এই উপহাৰ, এই অনন্ত জীৱন, এই দয়া যীশুখ্ৰীষ্টৰ পৰা আহে। আৰু ময়ো ক'ম, মই জানো এই বিষয়ে বেলেগ ধৰ্ম, বেলেগ পথ প্ৰদৰ্শক, বেলেগ মানুহে অলপ চলপ আশা দিয়ে যেন স্বৰ্গলৈ যদি মোৰ পথত তুমি আহা, স্বৰ্গলৈ তুমি আহিবা এদিন। কিন্তু এইটো দয়া নহয়, এইটো কৰ্ম অনুসাৰী হয়। যেনে বেলেগ ধৰ্মতে মানুহে খুব শ্ৰম কৰিব লাগে, খুব খৰচ কৰিব লাগে, খুব মানে যদি স্বৰ্গলৈ যাব খুজিছে এইটো ইমান সহজ নহয়, খুব টান কাম, মানে গোটেই জীৱন, গোটেই জীৱন খুব মানে কাম কৰিব লাগিব নিজৰ পৰিত্ৰাণ, নিজৰ মুক্তি অৰ্জন কৰিবলৈ বেতন হিচাপে। এইটো ঠিক নহয়। যীশুৰ পথ, ঈশ্বৰৰ পথ সম্পূৰ্ণৰূপে দয়া। মানুহে একো কাম কৰিব নালাগে, পৰিত্ৰাণ, উদ্ধাৰ বিনামূল্য ঈশ্বৰে দিব। যীশুখ্ৰীষ্টক বিশ্বাস কৰিলে, পাপ এৰি দিলে ঈশ্বৰে বিনামূলে দিয়ে দয়াৰ কাৰণে। অকল যীশুৰ ভিতৰত এইটো বিনামূল হয়। সব বেলেগ ধৰ্মতে মানুহে নিয়মবোৰ পালন কৰিব লাগিব, নহ'লে নাযাব, নহ'লে একো নাপায়। যীশুৱে কি ক'লে? যীশুৱে ক'লে, মোৰ ফালে আহা, হে তুমি যি পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত, মোৰ ফালে আহা, মোলৈ আহা বিশ্ৰাম পাবলৈ। মোৰ ভাৰ লঘু। যীশু জানে যে আমাৰ কৰ্ম বেয়া হয়, যে আমি চেষ্টা কৰিলে বাগৰ লাগিছে, বাগৰ হৈ যাব, আমি নোৱাৰো, আমি দুৰ্বল। যীশু ক'লে, যিজনে মোক বিশ্বাস কৰে নমৰিব, কিন্তু সদায়ৰ বাবে অনন্ত জীৱন পাব। আৰু দুই দিনৰ আগত যি কাহিনী আমি শুনিছিলোঁ, এই তিৰোতা মানে যি তেওঁৰ কাপোৰ চুলে, অকল সৰু এটা স্পৰ্শ দিলে আৰু সেই মুহূৰ্তত তেওঁৰ বেয়া অৱস্থা ঠিক হৈ গ'ল। একো কাম কৰা নাই, একো খৰচ কৰা নাই, দয়া হয়। সেইকাৰণে আমি বিশ্বাস কৰোঁ, হয়নে? সেইকাৰণে তুমি খ্ৰীষ্টান হৈ আছা, যদি খ্ৰীষ্টান হোৱা। সেইকাৰণে তোমাৰ বিশ্বাস আহিছে। যেতিয়া বাইবলৰ কথা আমি পঢ়ো, যেতিয়া যীশুৰ দয়া আমি চাওঁ, সেই সময়তে সব ভয় সব সন্দেহ গছি যাব যে যীশুর নিচিনা আৰু নাই, এইটো এইটো সঁচা কথা, এইটো ঈশ্বৰৰ পথ, তেওঁ নিশ্চয় সত্য হয়। আৰু শেষৰ বিষয় হল তেওঁৰ সত্যতা। লিখা আছে অনুগ্ৰহ, তেওঁ অনুগ্ৰহ আৰু সত্যতা পৰিপূৰ্ণ হল, এইটো তেওঁৰ মহিমা। মানে বুজিব লাগিব যেতিয়া যীশু মানে পৃথিৱীত খোজ কাঢ়িছিলে, তেওঁৰ আশে পাশে তেওঁৰ ওচৰে পাজৰে এটা হেৰি পোহৰ দেখা যোৱা নাই, এনেদৰে মানুহ নাছিলে, সাধাৰণ নিচিনা দেখা। তেওঁৰ মহিমা কি? মহিমা হ'ল তেওঁৰ দয়া, তেওঁ দয়াময় আৰু তেওঁৰ সত্যতা। সত্যতা কি বুজাইছে? সত্যতা বুজাইছে তেওঁৰ শিক্ষা, তেওঁৰ কথা, যি যীশুৰ পৰা আমি পাইছিলো এই কথা, এই শিকাৰ নিচিনা আমি কেতিয়াও শুনা নাই। ঈশ্বৰৰ চৰিত্ৰলৈ, মানুহৰ অৱস্থালৈ, যে মানুহ বহুত মানে থলত থাকে, বহুত পাপত থাকে, বহুত দুৰ্বল, চব বেলেগ ধৰ্মতে এইটো বিপৰীত, ঈশ্বৰ সৰু আৰু মানুহ ডাঙৰ। বাইবেল সঁচা কথা হয়, সঁচা কথা কয়, মানুহৰ পাপ লৈ, ধাৰ্মিকতা লৈ, স্বৰ্গ লৈ, নৰক লৈ, প্ৰাৰ্থনা লৈ, বেলেগ বেলেগ ধৰ্মতে প্ৰাৰ্থনাৰ বিষয়ে ইমান খেলি মেলি হৈ আছে। মানে মানুহে আচলতে প্ৰাৰ্থনা কৰে, শব্দ কৰে বা মুখস্থ কৰে, এটা 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 কথা যে মানুহে বুজি নাপায় এইটোৰ অৰ্থ কি, এইটো প্ৰাৰ্থনা নহয়। বিশ্বাস, প্ৰেম, আমাৰ সৎকাৰ কাৰ্য, চব বিষয়, চব কথা, প্ৰত্যেক কথা যি যীশুৰ মুখৰ পৰা ওলাই আহিছে ঠিক হয়। আৰু যেতিয়া আমি শুনো, আমি বিশ্বাস কৰোঁ, বিশ্বাস কৰিব লাগিব। বাইবেল পঢ়িলে তুমিও দেখিব পাৰা যীশুখ্ৰীষ্টৰ সত্যতা। যীশু ক'লে যে মোৰ নিজৰ পৰা মই একো নকলো, পিতৃ ঈশ্বৰৰ পৰা যি মই শুনিছিলো তোমাক মই কৈছিলো। তেওঁৰ প্ৰত্যেক বাক্য, মানে তেওঁ বাক্য আছিল, তেওঁৰ প্ৰত্যেক বাক্য স্পষ্ট, শুদ্ধ, ভুল নাই, সি কেতিয়াও ভুল শিক্ষা দিয়া নাই। এবাৰ তেওঁৰ বন্ধুবিলাকে মানে অলপ কষ্ট পাইছে, সব মানুহে যীশুক এৰি দিলে, সব মানুহে যীশুৰ কথা, যীশুৰ প্ৰচাৰ ভাল নাপালে, গুচি গ'ল। আৰু যীশুৱে নিজৰ বন্ধুবিলাকক সুধিছিলে যে তোমালোকেও যাবা নেকি, মোক এৰি দিবা নেকি? আৰু পিতৰে কি ক'লে? পিতৰে ক'লে যে প্ৰভু আমি ক'লৈ যাম, তোমাৰ জীৱন্ত বাক্য আছে, তোমাৰ কথা জীৱনময়, অনন্ত জীৱন তোমাৰ বাক্যৰ ভিতৰত আছে, আমি ক'লৈ যাম? এবাৰ মানুহ আহিছে যীশুখ্ৰীষ্টক ধৰিবলৈ, মানে জেলত থবলৈ, আৰু মানে এই সেনাবাহিনীৰ দল আহিছে তেওঁক ধৰিবলৈ, আৰু সুদা হাতেৰে গুচি গ'ল, উভতি আহিছিল। সিহঁতৰ মালিক সুধিছিলে যীশুক ক'ত, তোমাৰ দায়িত্ব আছিল তেওঁক ল'বলৈ, জেলত থবলৈ। আৰু সিহঁতে কৈছে যে মানুহে এই মানুহৰ নিচিনা এইটো কেতিয়াও শুনা যোৱা নাই, এই মানুহৰ কথা আমি কেতিয়াও শুনা নাই, এই মানুহৰ কথাৰ নিচিনা ইমান সত্য, ইমান শুদ্ধ। বাইবলৰ প্ৰত্যেক বাক্য, বিশেষকৈ যীশুখ্ৰীষ্টৰ কথা। মই জানো যে পুৰণি নিয়মৰ কথা অলপ অন্ধাৰ, অলপ মানে টান বুজিবলৈ, কাৰণ এইটো ছায়া হয়, এইটো লাহে লাহে অলপ অলপ প্ৰকাশ কৰে, কিন্তু আহিছে সব স্পষ্ট হৈ গ'ল, পূৰ্ণ হৈ গ'ল। তো এতিয়া মই শেষ হলো, আৰু মোৰ উপদেশ এই, আপুনি যদি ঈশ্বৰক নাজানে, জানিব লাগে। এইটো ঠিক নহব যদি আপুনি এই অৱস্থাত থাকে। আপুনি সন্ধান কৰিব লাগে, আপুনি খুঁজিব লাগিব ঈশ্বৰৰ বাবে। বাইবলত এটা প্ৰতিজ্ঞা আছে, যিজনে বিচাৰে, যিজনে সন্ধান কৰে, সকলোৱে পাব। কেনেকৈ? সপোনৰ পৰা নহয়, আচৰিত কৰ্ম দেখাৰ পৰা নহয়, যীশুখ্ৰীষ্টৰ পৰা। তেওঁৰ দয়া, তেওঁৰ সত্যতা আমাক প্ৰকাশ কৰে, মানে আমালৈ প্ৰকাশ কৰে ঈশ্বৰৰ চৰিত্ৰ আৰু ৰাজ্য। ঈশ্বৰক খোজা আৰু তুমি পাবা। ঈশ্বৰে পাপী মানুহৰ পৰা লুকাই নাথাকিব। যদি পাপী মানুহে নিজকে মানে সৰু কৰায়, নম্ৰ হৈ গ'লে ঈশ্বৰে আমাৰ অৱস্থা চাব আৰু নিজকে প্ৰকাশ কৰিব যীশুৰ ভিতৰত, যীশুৰ দ্বাৰাই। আৰু খ্ৰীষ্টান মানুহৰ বাবে মোৰ উপদেশ কি? তুমি যদি ঈশ্বৰ জানা, মনত ৰাখিব লাগিব যে এইটো এই জগতৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ, আটাইতকৈ ডাঙৰ আশীৰ্বাদ হ'ল ঈশ্বৰক জানা, মুক্তি পোৱা পাপৰ পৰা। সেইকাৰণে আমি যে সদায় কৃতজ্ঞ হৈ থাকোঁ আৰু যেন দিনে দিনে আমাৰ বিশ্বাস বাঢ়ি যায় আৰু বেছি যীশুৰ ওপৰত যেন আমি নিৰ্ভৰ কৰোঁ আৰু বিশ্বাস কৰোঁ। আমেন। প্ৰভু ঈশ্বৰ আমাক সহায় কৰা। সেই ৰাতি যি আমি শুনিছিলো, যাতে আমি পাহৰি নাযাওঁ, যাতে ছয়তানে আমাৰ পৰা এই কথাটো চুৰ নকৰে। প্ৰভু, তোমাৰ পুত্ৰ, আমাৰ উদ্ধাৰকৰ্তা যীশু সব প্ৰশংসা পাবলৈ যোগ্য হয়। আৰু আমি ধন্যবাদ দিওঁ তোমাৰ দয়াৰ কাৰণে, তোমাৰ কথা, বাইবলৰ কথা, বাইবলৰ বিষয় লৈ কেনে শুদ্ধ, কেনে ভাল, কেনে স্পষ্ট হয়। আৰু প্ৰভু, যাতে আমি কেতিয়াও এই পথ, এই শিক্ষা, এই দয়া আমি কেতিয়াও ত্যাগ নকৰোঁ, আমি কেতিয়াও বিমুখ হৈ নাযাওঁ তোমাৰ পৰা আৰু তোমাৰ পুত্ৰৰ পৰা। ধন্যবাদ পিতৃ ঈশ্বৰ, ধন্যবাদ তোমাৰ পুত্ৰক, প্ৰিয় একমাত্ৰ পুত্ৰক পতাবৰ বাবে, যীশুখ্ৰীষ্টৰ নামত। আমেন। Okay, rise up.